Good morning. Itu Agashwani Kohima. Pujulaga khobor puria sim kongnongla. Ministry for Tourism baru Higher Education Temchen Imna Alongbra Naga milmila plaka dorkar janai digina koise state aki porhabule karni itu bishi dorkar ase. Dutin rakya phek town public forum sukrini aro cultural celebration laga pohila dinte cultural guest disapi phek town de juakali kothakure somoi taibra itu koise. Taibra naga manokhan majodi biswas rakhia aro sob milai kina kam koribuli laga dorkar janai dise shri alongpra koise ke sob naga jati khanokodi nichor laga alag culture thaki kina nagaland laga vibrancy aro dhun culture sabuli karne visitors kando desh aro videsh pra ahi ase idu karne mitischeba nagaland laga ekta alag thakia culture tradition tu wapas suru kori dikina jotam koriya bra state laga dhun culture aro tradition kando jari rakhibuli paribo
কি কালচার আছে ইটু রিভাইভ করি কিনা আমাগান ইটু দে মন ডাঙর হই কিনা আমাগান লাগা ঈশ্বর বড়াই আমাগান লাগা কালচার আর ট্রেডিশন দিয়া আছে কি ভাল আছে ইটু আমাগান প্রার্থনা করি কিনা দুই কিনা আমাগান লাগা স্টেট তো একদম সুন্দর কালচারাল আর ট্রেডিশনাল রিচনেস আর প্রিজারভেশন আমাগান করিব লাগে
নাওজবান লোকতে ডিগনিটি অফ লেবার মানি কিনা নিজৰ আৰাম জেগা ওপৰত সবিতা থাকি এখন পাবলৈ মেহনত পৰা কাম কৰিব নিমিতি তাইবা অনুৰোধ কৰিছে ইভেণ্টে কম্পিটিশ্যনছ খান ফক চং অলিউলেটিং টপ ফাইট আৰু পুছ অফ ৱাৰ খান থাকিছে আজি মিনিষ্ট্ৰি ফৰ ৰোডছ আৰু প্ৰেজেছ জি কাইটৱাইয়ে পৰা চুক্ৰিনি গেষ্ট হিচাপে যোগ ল'বলৈ আৰু এম এল এ আৰু এন পি এফ লেজিছলেটৰ পাৰ্টি লগা লিডাৰ খজালুজ আজনীনৰ পৰা চুক্ৰিনি হোষ্ট হিচাপে ভাগ ল'বলৈ আছে একটা ডিষ্ট্ৰিক্ট লেভেল এৱেৰনেছ ৱৰ্কশ্বপটো উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেচন স্কীম উন্নতি 2024 আৰু এক্সপৰ্ট এৱেৰনেছ ডে যোৱাকালি চাংটমলা মাল্টিপাৰ্পাছ হল মুকুকচংটি ৰাখিছে ৱৰ্কশ্বপটি স্পেচিয়েল গেষ্ট হিচাপে যোগ লৈ কিনে ডেপুটি কমিশ্যনাৰ মুকুকচং চুভিচি ফুজিবৰা নাগালেণ্ডী অণ্টিপ্ৰেনেছ কাৰণে একটা আলাগ দুখ পাই থাকিয়াতো এইটো লগা বাহাৰী আৰু নদী খান আৰু দৰকাৰ হিচাপে ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকিয়া লগা মানিছি জন্তবৰা নেশ্যনেল লেভেল ইনিচিয়েটিভ খান কামিয়াব কৰি ইমপ্লিমেণ্ট কৰিবলৈ দুখ পাই আছে ইটো কাৰণে তাৰ পৰা কৈছে কি উন্নতি 2024 নৰ্থ ইষ্ট কাৰণে আলাগ বনাই দিয়া আছে আৰু লোকেল অণ্টিপ্ৰেনাৰ্ছ লগতে ইটোৰ পৰা দিয়া পূৰা ফাইদা উঠা বুলি অনুৰোধ কৰিছে জেনেৰেল মেনেজাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ মুকুকচং বি আছাংলাৰ পৰা কৈছে কি উন্নতি 2024 পৰা অণ্টিপ্ৰেনাৰ্ছ লগতে গ্ৰথ লগা ড্ৰাইভাৰ হিচাপে পঢ়াই দিবলৈ আছে ইটো কাৰণে শ্ৰীমতী আছাংলাৰ পৰা এতিয়া থাকে নাবুংজা দোকানৰ ওপৰত জাননী পঢ়াই দিবলৈ দৰকাৰ জনাইছে আৰু ৰিজন লগা টকা পইচা কাম কান্তি বি বেছি ডাঙৰ হিচাপে ভাগ ল'বলৈ মনত হাই দিছে নাগালেণ্ড ছুপাৰ লীগ এন এছ এল পৰা এইটো লগা অফিচিয়েল লগ খোলাই দিছে জন লগা চেম্পল পৰা লীগ লগা ভিশ্যন কালচাৰেল হেৰিটেজ আৰু স্পৰ্টছ লগা তাকত দেখাই দি আছে ফাইনেল এন এছ এল লগতো আচমি তাকমি পৰা জমা কৰি দিয়া বা মনৰ ঠাই দি কিনে এন এছ এল গভৰ্ণিং বডি লগা এডভাইজৰী হিচাপে এন এছ এল মিডিয়া টীম পৰা মডিফাই কৰি কিনে কনচেপচুৱেলাইজ কৰি দিছে লগতে কিছুমান দৰকাৰ ডিজাইন এলিমেণ্টছ থাকে পৰা নাগালেণ্ড লগা ট্ৰেডিশ্যনছ আৰু লীগ লগা কৈ দি আছে শিল্ডটো লগো লগা চেণ্ট্ৰেল ফ্ৰেম হিচাপে থাকি কিনে ট্ৰেডিশ্যনেল নাগা ৱৰিয়াৰ শিল্ড পৰা মন উঠাই দিয়া তাকত আৰু ৰিজিলিয়েঞ্চ ৰিপ্ৰেজেণ্ট কৰি আছে সোনা রং পৰা এক্সেলেন্স জিত আৰু ইজাত ৰিপ্ৰেজেণ্ট কৰি কিনে লীগ লগা কম্পিটিশ্যন তাকত দেখাই আছে ভাৰী নেভি ব্লু বেকগ্ৰাউণ্ড বা তাকত বিশ্বাস আৰু ডিটাৰমিনেশ্যন ৰাখি কিনে লীগ লগা আত্মা আৰু কমিটমেণ্ট দেখাই আছে একটা ফুটবল দু লগো ডিজাইন লগা মাজত জাগা দি ৰাখি কিনে ষ্টেট লগা ধুন কালচাৰেল হেৰিটেজ লগত স্পৰ্ট কাৰণে এইটো লগা জোশ পঢ়াই থাকিয়া দেখাই আছে নাগালেণ্ড ছুপাৰ লীগটো এইটো মহিনা 28 তাৰিখ ফুটবল টাৰ্ফ জম্মু কুটিমাদি অফিচিয়েলি শুরু করি বলে তাইয়ার আছে আর ইটু চালকা পরীক্ষা বি চর্চা দি প্রাইম মিনিষ্টার নরেন্দ্র মোদীর লগতে ভাগ লোবলে কারণে দোসরা সময়ের বেশি হয়ে কিনে 3.25 crore স্টুডেন্টস বাবা মা আর টিচার্স কানে রেজিস্টার হয়েছে ইউনিয়ন এডুকেশন মিনিষ্ট্রি বা কেছে ইটু কামিয়ার ভাগ লওয়া দি বেশি উঠি যায় কিনা পরীক্ষা বি চর্চা স্টেটাসটো নেশন ওয়াইড মুভমেন্ট একটা হিসাবে উঠি যাইছে রেজিস্ট্রেশন দি কিছুমান ফরেন স্টুডেন্টস বি মিলাই কিনা ইটুর পুরা দুনিয়ার লগতে অনুরোধ করিয়াদো উঠাই দিছে প্রাইম মিনিষ্টার মোদীর ইউনিক ইনিচিয়েটিভ পরীক্ষা বি চার্চাৰ পৰা এক্সাম লগত জুৰীয়া চিন্তা আৰু ভয় ভাৱনা খান হালকা কৰি দিবলৈ আৰু এক্সামিনেশ্যন এক্সপিৰিয়েঞ্চটো অকেশ্যন মানিয়া হিচাপে বদলি কৰি দিবলৈ ভাৱনা আছে আৰু আজি ফুজুৰ লগা নাগামিজ খবৰ ইমান শেষ কৰি আছে। শুনি থাকিবি চামলগা নাগামিজ খবৰ বি চাম 7 বাজি 10 মিনিট আনি দিবলৈ আছে। শুনি থাকি আছব কাৰণে ভাল দিন হবি।